Ea Akahbani. বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে,
দেশ শীঘ্ৰেই নক্সালবাদ আৰু মাওবাদী হিংসাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সজোৰে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নিৰ্মিত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ প্ৰথমটো খেপ পতাকা জোকাৰি ৰাওনা কৰে। সমগ্ৰ ৰাজ্যত আজি পৰম্পৰাগত ৰীতি নীতিৰে কাতি বিহু পালন কৰা হৈছে। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিণি অমৰসূৰিয়াই 2022 চনত শ্ৰীলংকাত অৰ্থনৈতিক সংকটৰ সময়ত আগবঢ়োৱা সহায়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লৈছে। আৰু ডেনমাৰ্ক অপেন বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকি ৰেড্ডি আৰু চিৰাগ ছেত্ৰীৰ যুটীটো পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। দেশ শীঘ্ৰেই নক্সালবাদ আৰু মাওবাদী হিংসাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সজোৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত এখন বিশ্ব সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিগত 11 বছৰত মাওবাদী উগ্ৰবাদ নিৰ্মূল কৰাৰ বাবে কঠোৰ প্ৰয়াস কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে মাওবাদী উগ্ৰবাদ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি বৃহৎ অন্যায় আৰু পাপ। বিগত এটা দশকত হাজাৰ হাজাৰ নক্সালবাদীয়ে হিংসাৰ পথ পৰিহাৰ কৰি অস্ত্ৰ সম্বৰণ কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অকল যোৱা 75 ঘণ্টাত 303 গৰাকী নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ চৰকাৰে 2014 চনৰ পৰা পূৰ্ণ সংবেদনশীলতাৰে বিপথে পৰিচালিত যুৱক যুৱতীসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয় যে 11 বছৰ পূৰ্বে 125খনৰো অধিক জিলা মাওবাদী হিংসাৰ দ্বাৰা প্ৰভাৱিত আছিল আৰু সম্প্ৰতি এনে জিলাৰ সংখ্যা 11লৈ হ্ৰাস পাইছে। মাওবাদীসকল বৰ্তমান উন্নয়নৰ মূল সুঁতিলৈ ঘূৰি আহিছে আৰু তেওঁলোকে ভুল পথলৈ যোৱাৰ কথা স্বীকাৰ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে এইবেলি মাওবাদী সন্ত্ৰাসবাদৰ পৰা মুক্ত হোৱা এলেকাসমূহে আনন্দৰ চাকি জ্বলাই নতুন উৎসাহেৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিব। বিগত 5 দশকত মাওবাদী উগ্ৰবাদৰ বিৰূপ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নক্সালবাদী হিংসাৰ বাবে সুৰক্ষা কৰ্মী আৰু যুৱ নাগৰিককে ধৰি ভালে সংখ্যক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তেওঁ কয় যে নক্সালবাদীসকলে বিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণত বাধা প্ৰদান কৰে আৰু বৰ্তমানৰ এনে সা সুবিধাক লক্ষ্য কৰি বোমা বিস্ফোৰণ কৰে। তেওঁ কয় যে দেশৰ বৃহৎ অঞ্চল আৰু ভালে সংখ্যক লোক মাওবাদী উগ্ৰবাদৰ বাবে দশক দশক ধৰি উন্নয়নৰ সুফলৰ পৰা বঞ্চিত হৈ আছিল। তেওঁ কয় যে দীৰ্ঘদিনীয়া অৱহেলাৰ বাবে জনজাতীয় সম্প্ৰদায়সমূহৰ ওপৰত অসমানুপাতিক প্ৰভাৱ পৰিছিল আৰু তেওঁলোক হিংসা আৰু অনগ্ৰসৰতাৰ বোজা বহন কৰিবলগীয়া হৈছিল। বিৰোধী পক্ষক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নগৰীয়া নক্সালবাদীতন্ত্ৰ ইমানেই প্ৰভাৱশালী হৈ উঠিছে যে বিৰোধীৰ শাসনকালত দেশৰ বাকী অংশ মাওবাদী উগ্ৰবাদৰ পৰিসৰৰ বিষয়ে অজ্ঞাত হৈ আছিল। শ্ৰীমোদীয়ে কয় যে নগৰীয়া নক্সালবাদীসকলে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহ দখল কৰিছে আৰু মাওবাদী হিংসা সম্পৰ্কীয় আলোচনা বন্ধ কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ব্ৰহ্মছ এৰস্পেচ গোটত নিৰ্মিত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ প্ৰথমটো খেপ পতাকা জোকাৰি ৰাওনা কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰহ্মছ কেৱল এটা ক্ষেপণাস্ত্ৰই নহয়, ই দেশৰ বৰ্ধিত থলুৱা সামৰ্থ্যৰ প্ৰতিফলন। ব্ৰহ্মছৰ পৰম্পৰাগত যুদ্ধ সামৰ্থ, শেহতীয়া পৰিচালনা ব্যৱস্থা থকাৰ লগতে এই ক্ষেপণাস্ত্ৰই অতি দ্ৰুত গতিত দীৰ্ঘ দূৰত্ব ভেদ কৰিব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গতি, নিৰ্ভুলতা আৰু সামৰ্থ্যৰ সমন্বয়ে ব্ৰহ্মছক বিশ্বৰ অন্যতম উৎকৃষ্ট প্ৰণালীত পৰিণত কৰা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে দেশৰ শত্ৰুসকল আৰু কেতিয়াও ব্ৰহ্মছৰ পৰা পলাই সাৰিব নোৱাৰিব। উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা কৰিডৰৰ লক্ষ্ণৌ ব্ৰহ্মছ গোটত প্ৰথমবাৰৰ বাবে থলুৱাভাৱে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি চূড়ান্ত পৰীক্ষণলৈ সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে বুষ্টাৰ বিল্ডিং মুকলি কৰাৰ লগতে বুষ্টাৰ ডকিং প্ৰক্ৰিয়াৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। আজি কাতি বিহু। আহিন আৰু কাতিৰ দুমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। এই কাতি বিহু হৈছে অসমৰ জাতীয় উৎসৱ তিনি বিহুৰ অন্যতম। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তুলসী তলৰ বন্তি গছিয়ে সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কৃষকৰ আশাৰ ধাননিৰ দ্বাৰা সোণগুটিৰে উপচি পৰি ঘৰে ঘৰে লক্ষ্মীৰ বসতি হোৱাৰ কামনা কৰে। মূলতঃ কৃষিজীৱীসকলৰ চেনেহৰ এই বিহুত পথাৰৰ লক্ষ্মীক আগবাঢ়াৰ পূৰ্বে খেতিপথাৰত চাকি আৰু আকাশবন্তি জ্বলাই সেৱা জনোৱা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালনৰ প্ৰস্তুতি চলিছে। কাতি বিহু উপলক্ষে গধূলি তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে ভঁৰালঘৰ, গোহালি, পদূলি আদিত চাকি বন্তি জ্বলাই কৃষিজীৱী ৰাইজে মংগল কামনা কৰিব। কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ প্ৰতিটো কৃষি মহকুমাত কাতি বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি বিভাগৰ উদ্যোগত প্ৰগতিশীল কৃষকক সম্বৰ্ধনা, আকাশবন্তি প্ৰজ্বলন, সজাগতা সভা তথা বিভাগীয় আঁচনি সন্দৰ্ভত আলোচনা আৰু কৃষি সামগ্ৰী, কৃষি সঁজুলি আদিও বিতৰণ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিনী অমৰসূৰিয়াই 2022 চনত শ্ৰীলংকাত অৰ্থনৈতিক সংকটৰ সময়ত আগবঢ়োৱা সহায়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লৈছে। নতুন দিল্লীত কালি আয়োজিত বিশ্ব সন্মিলনত ভাষণ দি শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ দুয়োখন দেশৰ মাজৰ 37 বছৰ পুৰণি মুক্ত বাণিজ্য চুক্তিখন উন্নত কৰা, আঞ্চলিক সহযোগিতা বৃদ্ধি আৰু নবীকৰণযোগ্য শক্তিক বিশেষ গুৰুত্ব আৰোপেৰে শক্তি সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগৰ বিষয়েও উল্লেখ কৰে। তেওঁ লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত অলপতে বহুমুখী সহযোগিতা সম্পৰ্কে হোৱা আলোচনাৰ বিষয়ে আলোকপাত কৰে। এই আলোচনাই বিকাশ আৰু স্থিতিস্থাপকতা সম্পৰ্কে উভয় দেশৰ গুৰুত্বৰ বিষয়ে প্ৰতিফলিত কৰে বুলিও তেওঁ মন্তব্য কৰে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দেশৰ 5G ব্যৱহাৰকাৰীৰ সংখ্যাই বিশ্বক বিস্ময়াভিভূত কৰিছে। দেশজুৰি দূৰসংযোগ নেটৱৰ্কৰ দ্ৰুত সম্প্ৰসাৰণ হোৱা দিশটোৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দেশৰ 90% অঞ্চল সম্প্ৰতি 5G নেটৱৰ্কৰ আওতালৈ আহিছে। নতুন দিল্লীত আয়োজিত এখন বিশ্ব শীৰ্ষ সন্মিলনত মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ ভিতৰত ভাৰতৰ সম্প্ৰতি দ্বিতীয় বৃহৎ 5G নেটৱৰ্ক আছে। ইয়াৰ জৰিয়তে দুৰ্গম তথা দূৰণিবতীয়া অঞ্চললৈ সংযোগ সম্ভৱ হৈ উঠিছে। ফেকৰ বৰ্ধিত ব্যৱহাৰ সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে শীঘ্ৰে এই সমস্যা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে নীতি প্ৰণয়ন কৰিব। টাইৱানে কালি দেশখনৰ সামুদ্ৰিক সীমান্তৰ সমীপত চীনৰ 27 বিমান আৰু নৌসেনাৰ 8 জাহাজৰ গতিবিধি প্ৰত্যক্ষ কৰা বুলি প্ৰকাশ কৰিছে। টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে 27 বিমানৰ ভিতৰত 9খনে মধ্যৰেখা অতিক্ৰম কৰি বায়ু প্ৰতিৰক্ষা ক্ষেত্ৰৰ উত্তৰ, মধ্য আৰু দক্ষিণ পশ্চিম অংশত প্ৰৱেশ কৰে। চীনৰ পাৰমাণৱিক অস্ত্ৰাগাৰৰ সম্প্ৰসাৰণক লৈ চিন্তা বৃদ্ধি পাইছে। ডেনমাৰ্ক অপেন বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত জাপানৰ টাকুৰো হকী আৰু য়ুগো কোবায়াছিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:50 আৰম্ভ হোৱাৰ কথা। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে যোৱা নিশা কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ মহম্মদ ৰিয়ান আৰ্ডিয়ান্টো আৰু ৰহমদ হিদায়তক 21-15, 18-21, 21-16 গেমত পৰাভূত কৰে। অৱশ্যে ভাৰতৰ লক্ষ্য সেন ফ্ৰান্সৰ এলেক্স লেনিয়াৰৰ হাতত 9-21, 14-21 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছে। ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নামে চীনৰ নানজিঙত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰি এনে কৃতিত্ব অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী কম্পাউণ্ড আৰ্চাৰী হিচাপে ইতিহাস ৰচনা কৰিছে। জ্যোতিয়ে ব্ৰিটেইনৰ এলা গিবছনক 150-145 পইণ্টত পৰাজিত কৰি ব্ৰঞ্জৰ পদক হস্তগত কৰে। ICC মহিলা বিশ্বকাপ প্ৰতিযোগিতাত আজি নিউজিলেণ্ড পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:00 আৰম্ভ হ'ব। ইপিনে যোৱা নিশা কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক 10 পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই 121 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 14 বলত 1 নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে শ্ৰীলংকাই প্ৰথমে বেট ধৰি 20 7 হেৰুৱাই 105 সংগ্ৰহ কৰে। বৰষুণৰ বাবে 50 খেলখন 20 হ্ৰাস কৰা হয় আৰু DLS পদ্ধতি অনুসৰি দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 121 সংশোধিত লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক লৌৰা উলভাৰ্ডতে 47 60 ৰাণ কৰাৰ লগতে নংকুলুলেকু লাবাই 3 উইকেট দখল কৰে। শ্ৰীলংকাৰ ভিস্মি গুণাৰত্নে 34 ৰাণ কৰে। লৌৰা উলভাৰ্ডতক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। দেশ শীঘ্ৰেই নক্সালবাদ আৰু মাওবাদী হিংসাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সজোৰে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নিৰ্মিত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ প্ৰথমটো খেপ পতাকা জোকাৰি ৰাওনা কৰে। সমগ্ৰ ৰাজ্যত আজি পৰম্পৰাগত ৰীতি নীতিৰে কাতি বিহু পালন কৰা হৈছে। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিনী অমৰসূৰিয়াই 2022 চনত শ্ৰীলংকাত অৰ্থনৈতিক সংকটৰ সময়ত আগবঢ়োৱা সহায়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লৈছে। আৰু ডেনমাৰ্ক অপেন বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰতৰ সাত্বিক ছৈৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 3:00।